প্ৰথমবিধৰ তিনি অধ্যায় ১৮ পদ ইয়াত লিখা আছে, কিয়নো কু এইটো নহয়, কাৰণ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ অধাৰ্মিকবিলাকৰ কাৰণে ধাৰ্মিক জনাই অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখ ভাগ কৰিলে, তেওঁ মাংসত হত হ'ল কিন্তু আত্মাত হ'লে পুনৰ্জীৱিত হ'ল। আমেন। তো এইটো পদ আমি চাম আজি ৰাতি। এইটো পদ বহুত ভাল আৰু বহুত গভীৰ। এইটো পদ আচলতে যীশুখ্ৰীষ্টৰ শুভ বাৰ্তা কিহৰ নিচিনা, বা ঈশ্বৰ কিহৰ নিচিনা, যেন ঈশ্বৰ চব ধৰক ঈশ্বৰ মানে এটা ঘৰত আছে ঈশ্বৰ, ঈশ্বৰৰ পৰিচয়, যীশুখ্ৰীষ্টৰ পৰিচয়, যীশুখ্ৰীষ্টৰ শুভ বাৰ্তা আছে। আৰু বাইবেলৰ পদবিলাক আৰু কাহিনীবিলাক আমাক সেই মানে খিৰিকীৰ নিচিনা আমি চাব পাৰোঁ, যীশুখ্ৰীষ্টক চাব পাৰোঁ, ঈশ্বৰক চাব পাৰোঁ। আৰু এইটো পদ এটা বহুত মানে স্পষ্ট, বহুত চাফা খিৰিকী, বহুত ডাঙৰ খিৰিকী, আমি যাৰ যোগেদি আমি বহুত ভালদৰে চাব পাৰোঁ যীশুখ্ৰীষ্টৰ শুভ বাৰ্তা। ঠিক আছে, তো ইয়াত কি লিখা আছে মই আকৌ এবাৰ পঢ়িম। কাৰণ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ অধাৰ্মিকবিলাকৰ কাৰণে ধাৰ্মিক জনাই মানে যীশুখ্ৰীষ্টই অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখ ভাগ কৰিলে, তেওঁ মাংসত হত হ'ল কিন্তু আত্মাত হ'লে পুনৰ্জীৱিত হ'ল। তো এইটো বিষয় কি, এইটো বুজাইছে যীশুখ্ৰীষ্ট, যীশুখ্ৰীষ্ট কি হ'ল, আমাৰ অৱস্থা আৰু যীশুখ্ৰীষ্ট আৰু ঈশ্বৰ। এইটো বিষয় আমি চাম যে আমি ইয়াতে আছোঁ। এই পদে আমাক বুজায় যে আমি ঈশ্বৰৰ ওপৰত বহুত দূৰত আছোঁ, ঈশ্বৰ বহুত দূৰ আছে, বহুত দূৰত আছে, আৰু যীশুখ্ৰীষ্টই আমাক ঈশ্বৰলৈ নিবলৈ কি কৰিলে, নিজৰ প্ৰাণ দিলে, মৰিলে, যাতে আমি ঈশ্বৰৰ লগত যাব পাৰিম, ঈশ্বৰলৈ যাব পাৰিম। আৰু এই বিষয়ে আমি চাম, তেওঁ যন্ত্ৰণা, তেওঁ মানে যন্ত্ৰণা ভুগিছিল, কষ্ট পাইছে আৰু মৰিল যাতে আমি ঈশ্বৰলৈ যাব পাৰিম, এইটো বিষয়। তো মোৰ মনত এইটো মানে ছবি আছে যে আমি ইয়াতে আছোঁ, এটা ৰাস্তা আছে, আৰু আৰু ৰাস্তা দি কোনেও যাব নোৱাৰে, কোনেও পাৰ হ'ব নোৱাৰে। এটা আৰু ৰাস্তাত এটা ডাঙৰ শিল আছে, ডাঙৰ শিল, আৰু কোনেও পাৰ হ'ব নোৱাৰে। এই শিল ইমান ডাঙৰ আৰু আমি ঈশ্বৰলৈ যাব নোৱাৰোঁ শিলৰ কাৰণে, ডাঙৰ শিল থকাৰ কাৰণে। আৰু যীশুখ্ৰীষ্টই কি কৰিলে, এই শিল গুচাই দিলে যাতে আমি যাব পাৰোঁ ঈশ্বৰলৈ। তো এই বিষয়ে প্ৰথমে আমি চাম যে আমি ঈশ্বৰলৈ যাব লাগিব, এই বিষয় প্ৰথম বিষয় হ'ব, আমি ঈশ্বৰলৈ যাব লাগিব। এইটো বহুত গুৰুত্বপূৰ্ণ বিষয়। ইয়াত লিখা আছে কি, লিখা আছে আমাক, কাৰণ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ। তো এইটো বুজাইছে যে আমি ঈশ্বৰৰ পৰা বহুত দূৰত আছোঁ, আৰু আৰু বুজাইছে যে ঈশ্বৰলৈ, ঈশ্বৰক পোৱা, ঈশ্বৰলৈ যোৱাটো বহুত ডাঙৰ কথা। কেনেকৈ আমি চাব পাৰোঁ, এইটো বুজিব পাৰোঁ, গম পাব পাৰোঁ ইয়াৰ পৰা যে কি হ'ল, যীশুখ্ৰীষ্টই আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ কি কৰিলে, তেওঁ মৰিলে। আৰু আৰু সেইটো বুজাইছে যে সেইটো এটা বহুত গুৰুত্বপূৰ্ণ কথা। আচ্ছা ধৰক, যদি আপুনি এজন পুৰুষ আৰু আপুনি কিবা টেৰৰিষ্টৰ বিষয়ে শুনে যে এই টেৰৰিষ্ট মানুহে ইজন মানে নিৰ্দোষী মানুহক মাৰি আছে, আৰু সেইটো কাৰণে আপোনাৰ মনত বহুত দুখ লাগে যে মানুহক মাৰি আছে, মাইকী মানুহক মাৰি আছে, কেঁচুৱাক মাৰি আছে, সৰু ল'ৰা ছোৱালীক মাৰি আছে, কি কৰা যায়? আৰু আপুনি নিজে সিদ্ধান্ত লয় যে অ মই যামে, মই যুদ্ধ কৰিব যাম, মই আৰ্মি জইন কৰিম, মই যাম আৰু মই যুদ্ধ কৰিম সিহঁতৰ বিৰুদ্ধে। আপুনি যদি এইটো কাম কৰিব, এইটো বুজাইছে কি যে আপোনাৰ মনত এইটো কথা ইমান বেয়া যে টেৰৰিষ্ট মানুহবিলাকে কি কৰি আছে, যি কৰি আছে ইমান বেয়া, আপোনাৰ মনত ইমান বেয়া লাগে যে আপুনি যেতিয়া চায় অৱস্থাটো চায় বা অৱস্থাৰ বিষয়ে শুনে, আপুনি ভাবে যে মই যাব লাগিব, মই ইয়াত বহিব নোৱাৰো, মই যাব লাগিব আৰু মোৰ প্ৰাণ, মই মৰিলেও অ দাদা এইটো ৰুমত বিচনাত বহিব পাৰে, অলপ দৰ্জাখন খুলি ৰাখি শুনিব পাৰিব, ঠিক আছে। একো নহয়, ঠিক আছে। আচ্ছা চ আমি আচ্ছা চ মই কৈছো টেৰৰিষ্ট মানুহ যদি যুদ্ধ কৰি আছে, মানুহক মাৰি আছে, বহুত বেয়া বেয়া কাম কৰি আছে, যেনেকৈ হয় আজিকালি হৈ আছে, এইটো যদি হয় আৰু আপোনাৰ মনত ইমান দুখ লাগে যে অ মই যাবতো লাগিব, আৰু আপুনি আনকি ভাবে মই মৰিলেও মই যাব লাগিব, আপুনি জানে যে বিপদ আছে, মই মৰিব পাৰোঁ গ'লে, কিন্তু আপুনি যায় যুদ্ধ কৰিবলৈ, কাৰণ আপোনাৰ মনত, আপোনাৰ হৃদয়ত ইমান দুখ লাগে মানুহবিলাকৰ কাৰণে আৰু সহায় কৰিব বিচাৰে। যীশু খ্ৰীষ্টই তেনেকৈ কৰিছে, যীশু খ্ৰীষ্টই আমাৰ অৱস্থা চালে যে এই মানুহবিলাক ঈশ্বৰৰ পৰা বহু দূৰত আছে আৰু এই বিষয়ে ইমান দুখ লগা, ইমান বেয়া, মোৰ অন্তৰত ইমান বেয়া লাগিছে, ইমান দুখ লাগিছে যে মই যাবই লাগিব, মই ইয়াত মই স্বৰ্গত বহিব নোৱাৰো, মই যাব লাগিব, মই মৰিলেও মই যাম। আৰু যীশু খ্ৰীষ্টই এনেকুৱা অৱস্থা নাছিল যে যীশুৱে স্বৰ্গত বহি আছে ভাবি আছে যে মই মৰিব পাৰোঁ নমৰিবও পাৰোঁ, ঠিক আছে মই যাম, এনেকে হোৱা নাই। যীশু খ্ৰীষ্টই মানে জানিলে, ঠিক জানিলে যে মই নিশ্চয় মৰিম, মই গ'লে নিশ্চয় মৰিব লাগিব মানুহক বচাবলৈ, কিন্তু যীশুখ্ৰীষ্টই অৱস্থাটো চাই গম পালে ইমান বেয়া লাগিলে যে গ'ল আমাক উদ্ধাৰ কৰিবলৈ আৰু নিজৰ প্ৰাণো দিলে। যীশুখ্ৰীষ্টৰ মন আৰু যীশুখ্ৰীষ্টই সব কথা বুজে, যীশুখ্ৰীষ্টই জানে যে এই অৱস্থা বহুত বেয়া আৰু সেইটো কাৰণে গ'ল যীশুখ্ৰীষ্টই। তো যীশুখ্ৰীষ্টই ভাবে যে এই অৱস্থা ইমান বেয়া, এই সমস্যাটো ইমান ডাঙৰ যে মই যাব লাগিব ঠিক কৰিবলৈ, মই এৰাব নোৱাৰো মানুহবিলাকক। আৰু যীশুখ্ৰীষ্টই যদি এনেকে ভাবে, আমিও এনে ভাবিব লাগিব যে আমাৰ অৱস্থা, এই অৱস্থা ঈশ্বৰৰ ওপৰত দূৰত থকা বহুত বেয়া, বুজি পাইছে নেকি? যীশুখ্ৰীষ্টই যদি ইমান গুৰুত্ব দিলে এই অৱস্থা ঠিক কৰিবলৈ যে নিজৰ প্ৰাণ দিবলৈ ৰাজি আছিল, তেনেহ'লে আমিও গুৰুত্ব দিব লাগিব যে মোৰ এইটো সমস্যা আছে। যীশুখ্ৰীষ্টই ইমান ডাঙৰ বুলি দেখিলে এই সমস্যাটো যে নিজে আহি নিজৰ প্ৰাণ দিলে, মৰিলে, তেনেহ'লে মই গুৰুত্বও দিব লাগিব ময়ো। তো যীশুখ্ৰীষ্টই এইটো কৰিলে। তো মোৰ এইটো প্ৰশ্ন আছে যে আমি আচলতে আন এটা উদাহৰণ আছে এইটো কথা, এজন মানুহ আছিল ছেমছন আমি কওঁ ইংলিছত, তেওঁ কি কৰিলে, পুৰণি নিয়মত ইছৰাইল দেশত বাস কৰিছিল, ইছৰাইল জাতীয় মানুহ আছিল আৰু তেওঁ বহুত শক্তিশালী আছিল, আৰু তেওঁ বহুত শক্তি আছিল ঈশ্বৰৰ পৰা, আৰু তেওঁ এবাৰ এনেকুৱা কাম কৰিছে যীশুখ্ৰীষ্টৰ নিচিনা, তেওঁ এবাৰ এটা ডাঙৰ মন্দিৰত আছিলে, ইছৰাইল লোকৰ শত্ৰুবিলাকৰ মন্দিৰ, মিশ্ব দেৱতা আছিল, তাক পূজা কৰিলে তাত, আৰু মানুহে শত্ৰুবিলাকেই তাক অন্ধ কৰিছিলে, তেওঁৰ চকু মানে বেয়া কৰিছে আৰু চাব নোৱাৰিলে, কিন্তু তেওঁৰ শক্তি আছিল আৰু মানে বন্দী আছিল, সিহঁতৰ বন্দী আছিল, কিন্তু এবাৰ কিবা দুটা খুঁটা আছিলে এনেকুৱা ডাঙৰ পিলাৰ আছিল আৰু মাজত থিয় হ'ল, যেতিয়া পূজা কৰি আছে, যেতিয়া বহুত ডাঙৰ বহুত ফূৰ্তি কৰি আছে, উৎসৱ কৰি আছিল, আৰু মানুহে কি কৰিলে, মানুহে জানিলে, ইছৰাইলী মানুহে জানিলে যে মই মাৰিব লাগিব, ইমান মানুহক মই মাৰিব লাগিব, আমাৰ শত্ৰু ঈশ্বৰৰ শত্ৰু হয়, আৰু কি কৰিলে, ইমান শক্তি আছিল যে দুটা খুঁটাক মাৰি দিছিল আৰু গোটেই মন্দিৰটো পৰিল আৰু সব মানুহে মৰিল আৰু নিজেও মৰিল। ইমান গুৰুত্ব দিলে এইবিলাক মানুহক মাৰিবলৈ যে নিজৰ প্ৰাণ দিবলৈ ৰাজি আছিল, আৰু যীশুখ্ৰীষ্টই এনেকৈ কৰিছিল। এইটো অৱস্থা, আমাৰ অৱস্থা যে আমি ঈশ্বৰৰ পৰা বহুত দূৰত আছোঁ আৰু ঈশ্বৰৰ লগত এতিয়া নাই, বৰ্তমান নাই, এইটো অৱস্থা বহুত ডাঙৰ। আপুনি ভাবে নেকি, এনেকৈ ভাবে নেকি যে মই ঈশ্বৰৰ লগত নথকাটো বহুত বেয়া, মই ঈশ্বৰৰ লগত থাকিব লাগিব, মই ঈশ্বৰক কিয় নাজানো? যীশুখ্ৰীষ্টই গুৰুত্ব দিয়ে, আপুনিও গুৰুত্ব দিব লাগিব, কাৰণ এইটো আমাৰ ঈশ্বৰে আমাক কিয় সৃষ্টি কৰিলে, তেওঁক জানিবলৈ, তেওঁৰ লগত থাকিবলৈ। আৰু আমাৰ জীৱন ঈশ্বৰ বিনা, যদি ঈশ্বৰ নাই আমাৰ লগত, আমাৰ জীৱন খালী, যেনেকৈ কণী আছে, যদি কণীৰ মাজত সব বস্তুখিনি পৰে আৰু অকল বাকলি থাকে, কি লাভ? লাভ নাই, খাব নোৱাৰে। আমাৰ জীৱন যদি ঈশ্বৰ নাই, একো লাভ, আমাৰ জীৱন ব্যৰ্থ। কিন্তু তাত গৈ এইটো এটা সৰু উদাহৰণ, ঈশ্বৰৰ লগত যদি আমি নাথাকো, আমাৰ অৱস্থা বহুত বেয়া, ইমান বেয়া যে যীশুখ্ৰীষ্টই আহিল ঠিক কৰিবলৈ, সমাধান দিবলৈ, কাৰণ ঈশ্বৰৰ লগত থকা ইমান ভাল ভাল। মই কৈছিলোঁ আগত যে বাইবেলত লিখা আছে গীতমালাত যে এদিন ঈশ্বৰৰ লগত থকাটো হাজাৰ দিন, যিকোনো আন কোনো বেলেগ জাগাত থকাতকৈ ভাল, ঈশ্বৰৰ লগত এদিনেই থকাটো। আৰু আমি ক'ব পাৰোঁ যে মানে একোটি দিন, একোটি বছৰ, যিকোনো জাগাত যিকোনো ফূৰ্তি যদি আপুনি কৰিব পাৰে, যিকোনো জাগাত যিকোনো মানে সব পইচা যদি আপোনাৰ হয়, যদি যিকোনো বস্তু আপুনি কৰিব পাৰে, যিকোনো কাম, যিকোনো জাগা আপুনি যাব পাৰে, একোটি বছৰৰ কাৰণে থাকিব, তাত গৈ ঈশ্বৰৰ লগত এদিন থকাটো ভাল হ'ব, আপোনাৰ আনন্দ হ'ব। ঈশ্বৰৰ লগত থাকিলে অনন্ত জীৱন, অনন্ত আনন্দ আছে, কিন্তু তেওঁৰ লগত নাথাকিলে, যদি তেওঁৰ পৰা আমি দূৰত আছোঁ, বাহিৰত আছোঁ, অনন্ত দুখ, অনন্ত যন্ত্ৰণা, বহুত বেয়া হ'ব। আৰু আচলতে কি হয়, আমি যদি ঈশ্বৰক এই জীৱনত নাপাওঁ, মৃত্যুৰ পিছত কোনো সুবিধা নহ'ব, সব শেষ হ'ব। মানে আমি যদি এই জীৱনত, আমি এইটো ৰাস্তাত আছোঁ, ডাঙৰ শিল আছে, যদি শিলটো আমি পাৰ হ'ব নোৱাৰোঁ আৰু ঈশ্বৰক পাব নোৱাৰোঁ, এই জীৱনত আৰু কোনো সুবিধা নহ'ব, মৃত্যুৰ পিছত শেষ হ'ব। সেইটো কাৰণে এইটো বহুত গুৰুত্ব দিব লাগিব। আৰু আমি ঈশ্বৰক যদি নাপাওঁ, ঈশ্বৰক যদি নাজানো, মুক্তি যদি নাপাওঁ এই জীৱনত আৰু কোনো জীৱন নহ'ব। এই জীৱনত আপোনাৰ জীৱন বহুত চুটি হ'ব পাৰে, আপুনি 20 বছৰ হ'ব পাৰে, 22 বছৰত মৰিব পাৰে, মানুহে বহুত দেখা কালত মৰিব পাৰে, সৰুকালতো। আপোনাৰ জীৱনত, এই জীৱনত যদি ঈশ্বৰক নাপায়, তেনেহ'লে কোনো সুবিধা নহ'ব জীৱনৰ পিছত, মৃত্যুৰ পিছত বিচাৰ দিন হ'ব। আৰু তাৰ পিছত ঈশ্বৰে যি যি ভাল বস্তু দিয়ে মানে ৰখা হ'ব, আকুনি দিয়ে, বন্ধ হ'ব, সব আশীৰ্বাদ ঈশ্বৰে বহুত আশীৰ্বাদ দি আছে আপোনাক, কিন্তু মৃত্যুৰ পিছত আপুনি তাক তেওঁক নাপালে বন্ধ হ'ব সব, আৰু অকল শাস্তি হ'ব। এইটো বাইবেলৰ শিক্ষা। তো এইটো কাৰণে বহুত গুৰুত্ব দিব লাগিব ঈশ্বৰক জানিবলৈ। আপুনি যদি ঈশ্বৰক নাজানে, জানিব লাগিব, পাব লাগিব। তো মই কৈছো যে কিবা এটা শিল আছে, কিবা এটা বস্তু আছে আমাৰ আগত আছে যাতে আমি ঈশ্বৰক পাব নোৱাৰো, ঈশ্বৰৰ লগত আমি নাই। কি আছে, কি বাধা আছে, কি বস্তু আছে আমাক যে বাধা দি আছে? মই এটা পদ পুৰণি নিয়মৰ পৰা মই পঢ়িম, যিহুছুৱা ছয় অধ্যায় 251 পৃষ্ঠাত। এইটো এটা উদাহৰণ, ইছৰাইলী মানুহবিলাকে কি কৰিলে, এখন চহৰৰ বাহিৰত ৰৈ আছিল আৰু এনেকুৱা অৱস্থা আছিল। তেতিয়া যীহোশুৱাই তাকে কৰিলে, সেই সময়ত ইছৰাইলৰ সন্তানবিলাকৰ ভয়ত জিৰিহু নগৰ একেবাৰে বন্ধ আছিল, ভিতৰলৈ কি বাহিৰলৈ কোনেও ওলোৱা সোমোৱা নকৰিছিল, একো এজনো মানুহ ওলাই যোৱা নাই, এজনো মানুহ সোমোৱা নাই। সেই সময়ত ভয় কৰি আছিল চহৰে নগৰে মানুহে ভয় কৰি আছে। আৰু আমাৰ অৱস্থা তেনেকুৱা, আমি ঈশ্বৰক নাপাওঁ, ঈশ্বৰ এইফালে নাহে, আমি সেইফালে নাযাওঁ, এইটো আমাৰ অৱস্থা। আমি ঈশ্বৰক পাব নোৱাৰোঁ, যেন এটা ডাঙৰ পৰ্বত আমাৰ আগত আছে, সন্মুখত আছে, আৰু আমি পাৰ হ'ব নোৱাৰোঁ, আৰু আন কোনো উপায় নাই। তো এই বস্তু, এইটো আচলতে বুজাইছে কি, যে আমাৰ লগত এইটো সব আত্মিক কথা। আচলতে ঈশ্বৰ আত্মা হয়, ঈশ্বৰ ক'ত আছে, ঈশ্বৰ তাতে আছে নেকি, ঈশ্বৰ মন্দিৰত আছে নেকি, মছজিদত আছে নেকি, এইটো ৰুমত আছে নেকি, হয় মানে সব জাগাতে আছে। ঈশ্বৰ জংঘলত আছে, আপুনি জংঘলত গ'লে ঈশ্বৰ তাতে থাকিব, আপুনি যদি নদীৰ মাজত যায়, সাঁতুৰিবলৈ যায়, গভীৰতে যায়, ঈশ্বৰ থাকিব। ঈশ্বৰ যদি জুনত, যদি তৰাবোৰৰ মাজত যদি ঘূৰি ফুৰে, ঈশ্বৰ থাকিব আপোনাৰ লগত। ঈশ্বৰ মানে সব জাগাত আছে। তো কি বুজাইছে, যে ঈশ্বৰ আমাৰ লগত নাই মানে কি, ঈশ্বৰ সব জাগাত আছে, ঈশ্বৰ মোৰ লগত আছে, এইটো আত্মিক কথা। ঈশ্বৰ আত্মিকভাৱে মানুহৰ লগত নাই, মিল নাই, সহভাগিতা নাই। ঈশ্বৰ আৰু মানুহ একেলগে থাকিব নোৱাৰে আত্মিকভাৱে, পাপৰ কাৰণে, যে আমাৰ কোনো সম্পৰ্ক নাই, কোনো যোগাযোগ নহয় ঈশ্বৰ আৰু আমাৰ মাজত, এইটো বুজাইছে। আৰু কি আছে শিলটো, মানে আমাৰ পাপ, আমাৰ পাপ ঈশ্বৰৰ আৰু আমাৰ মাজত থাকে আৰু বাধা দিয়ে। তো মই ইয়াতে পঢ়িম প্ৰথম পিতৰত, প্ৰথম পিতৰ একে পদত কি লিখা আছে, দুটা শব্দ আছে, কাৰণ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ অধাৰ্মিকবিলাকৰ কাৰণে, এইটো শব্দ অধাৰ্মিকবিলাক, অধাৰ্মিকবিলাকৰ কাৰণে ধাৰ্মিক জনাই অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে, পাপ আৰু অধাৰ্মিক, এইটো দুটা শব্দ বুজাইছে কি, যে আমি পাপ কৰোঁ, পাপবোৰ মানে আমি পাপ। আচ্ছা আপুনি ভাবিব লাগিব যে আপোনাৰ জীৱনত কি কি পাপ হৈছে, মানে নিৰ্দিষ্টভাৱে ভাবিব লাগিব যে এইটো সময়ত মই এটা পাপ কৰিছোঁ বা সেই সময়ত মই এটা পাপ কৰিছোঁ, সেইবিলাক বিষয় আপুনি মানে কামাবিলাস বা খং বা কাজিয়া কৰা, মাৰপিট কৰা বা বেলেগ বেলেগ পাপো, মানুহক ঠগাইছে, বিজনেছ কৰোঁতে বেছি পইচা লৈছে মানুহৰ পৰা, বা চুৰ কৰিছে কেতিয়াবা কিবা এটা বস্তু, বা মিছা কথা আনক ক'লে, বা তৰ্কতৰ্কি লাগিল পৰিয়ালৰ মাজত, এইবিলাক সব পাপ। আৰু মানে বহুত উদাহৰণ আছে, আপুনি ভাবিব লাগিব যে এইটো সময়ত মই পাপ কৰিছোঁ, আৰু মই সেইটো সময়ত সেইদিনা মই এটা পাপ কৰিছোঁ, মোৰ মনত মোৰ বিবেকত লাগিল যে মই পাপ কৰিছোঁ। এইটো ভাবিব, যীশু খ্ৰীষ্টই প্ৰত্যেকবাৰ প্ৰত্যেক পাপৰ কাৰণে, খ্ৰীষ্টান মানুহৰ প্ৰত্যেক পাপৰ কাৰণে মৰিছে, প্ৰত্যেক পাপৰ কাৰণে যীশুখ্ৰীষ্টই মৰিব লাগিছিল। মানে এই আৰু এই সব নিৰ্দিষ্ট পাপ, আমি বহুত পাপ কৰোঁ আৰু পাপ বহুতকেইটা আছে, আৰু পাপৰ কাৰণে আমি অধাৰ্মিক হৈ আছোঁ। মানে কি, আমি পাপ কৰোঁ, অধাৰ্মিক মানে মানে ঠিক নহয়, ধাৰ্মিক নহয়। যেনেকৈ এটা চাবি, এইটো চাবি যদি মই দৰজা খুলিব খুজি আছোঁ, এইটো চাবি যদি একদম বেকা, এনেকুৱা বেকা হয়, মই খুলিব পাৰিম নেকি? নোৱাৰিম। মই 10,000 বাৰ চেষ্টা কৰিলেও মই নোৱাৰিম, কোনোমতে নহ'ব, কাৰণ এইটো বেকা আছে। আৰু আমি এনেকুৱা, আমি বেকা হৈছোঁ পাপৰ কাৰণে, আমি অধাৰ্মিক, আমি ব্যৰ্থ, মানে ব্যৱহাৰহীন, ঈশ্বৰৰ কাৰণে আমাৰ ব্যৱহাৰ নাই, মানে তেওঁৰ ব্যৱহাৰ নাই, তেওঁৰ কোনো কাম নাই, আমি একো কাম ঈশ্বৰৰ কাৰণে কৰিব নোৱাৰোঁ পাপৰ কাৰণে। আমি একেবাৰে বেকা, একেবাৰে বেয়া হৈছোঁ। ঈশ্বৰে আমাক চিধা হ'বলৈ বনাইছে, কিন্তু আমি বেকা হৈছোঁ। এইটো এটা উদাহৰণ, আমি বেকা হৈছোঁ, টেৰা হৈছোঁ, যাতে কাম নাই, আমাৰ প্ৰাণ ইমান বেয়া, ইমান বেকা, টেৰা হৈছে পাপৰ কাৰণে। এইটো অধাৰ্মিক, মানে নিৰ্দিষ্ট পাপ কৰিছোঁ, সেইটো কাৰণে বেকা হৈছোঁ, অধাৰ্মিক হৈছোঁ, আৰু ঈশ্বৰৰ চকুত বেয়া, ঈশ্বৰৰ চকুত ঘিণ লগীয়া। আৰু তাৰপিছত আন এটা কথা আছে, মানে নিৰ্দিষ্ট পাপ আমি কৰোঁ, কিন্তু মূল কথা এই যে আমি ঈশ্বৰক গোটেই অন্তৰেৰে প্ৰেম নকৰোঁ, এইটো সবতকৈ ডাঙৰ পাপ। কিন্তু যীশুখ্ৰীষ্টই, ভাবিব, এইটো ভাবক যে যীশুখ্ৰীষ্টই তেওঁৰ জীৱনত কোনো পাপ কৰা নাই। যেতিয়া তেওঁ কি কাম কৰিছিল, কাঠমিস্ত্ৰীৰ কাম কৰিছিল, যীশুখ্ৰীষ্টই কাঠমিস্ত্ৰীৰ কাম কৰোঁতে আপুনি কি ভাবে, আনক ঠগাইছে নেকি? বেছি পইচা, যদি ঘৰত কিবা মানে কষ্ট হৈ আছে, বহুত দিগদাৰ হৈ আছে, মাৰ বেমাৰ হৈছে, দেউতাৰ বেমাৰ হৈছে, আমি হস্পিটেলত পঠাব লাগিব, ডাক্তৰক মাতিব লাগিব, আমাক অলপ বেছি পইচা লাগে, সেইটো কাৰণে মানুহক ঠগাব লাগিব, অলপ বেছি পইচা খুজিব লাগিব। যীশুখ্ৰীষ্টই এনেকৈ কৰিছে নেকি, এনেকুৱা বাহানা দিছে নেকি যে পাপৰ কাৰণে? নহয়, কৰা নাই। যীশুখ্ৰীষ্টই এবাৰো পাপ কৰা নাই। যীশুখ্ৰীষ্টই যেতিয়া ডেকা ল'ৰা আছিল, কামভাৱে ছোৱালী লৈ মানে চোৱা নাই, বা যীশুখ্ৰীষ্টই এবাৰো পাপ কৰা নাই। যীশুখ্ৰীষ্টই যেতিয়া কাম কৰিছিল, বা যীশুখ্ৰীষ্টৰ মায়ে যেতিয়া কিবা আদেশ দিলে, যীশুখ্ৰীষ্টই কোনো বেয়া কথা কোৱা নাই, যীশুখ্ৰীষ্টই সদায় মানিছে, মা দেউতাৰ কথা সদায় শুনিছিল। যীশুখ্ৰীষ্টই প্ৰত্যেকবাৰ, বহুত প্ৰলোভন আহিছিল যীশুখ্ৰীষ্টৰ জীৱনত, কিন্তু যীশুখ্ৰীষ্টই এবাৰো পাপ কৰা নাই। যীশুখ্ৰীষ্ট ধাৰ্মিক, ইয়াত যেন লিখা আছে 18 পদত, অধাৰ্মিকবিলাকৰ কাৰণে ধাৰ্মিক জনায়, যীশুখ্ৰীষ্ট ধাৰ্মিকজন হয়। আমি অধাৰ্মিক আৰু যীশুখ্ৰীষ্ট ধাৰ্মিক, আমাৰ নিচিনা নহয়। তো আমি বহুত পাপ কাম কৰিছোঁ, যীশুখ্ৰীষ্টই নকৰা পাপ কাম আমি বহুত কৰিছোঁ। আৰু আন এটা কথা মই ক'ম পাপৰ বিষয়ে ইয়াত, যে কারণ আমাক ঈশ্বৰলৈ ঈশ্বৰৰ ওচৰলৈ নিবলৈ। আচলতে এইটো বুজাইছে কি, আমি ঈশ্বৰলৈ যাব নোখোজো, এইটো মূল বিষয়। মানুহে নিশ্চয় এইটো ডাঙৰ শিল আছে, পাপ আছে, যে খুজিলেও যাবলৈ আমি নোৱাৰিম, কিন্তু মানুহে ঈশ্বৰক জানিব নিবিচাৰে। কি ভাবে যে মই ঈশ্বৰক নাজানো, ঠিক আছে মই কাম কৰি থাকিম, মোৰ জীৱনত পইচা পাব লাগিব বা মোৰ পৰিয়াল চাব লাগিব বা স্কুলত কিবা পঢ়িব লাগিব, মই মোৰ ঈশ্বৰৰ কাৰণে মোৰ সময় বেছি নাই। আৰু মানুহে আচলতে ঈশ্বৰক জানিব নোখোজে, সন্তুষ্ট হৈ আছে পাপত, সন্তুষ্ট হৈ আছে জগতত, আৰু মানে ঈশ্বৰক নোখোজে, ঈশ্বৰক নিবিচাৰে। এইটো সত্য কথা, এইটো ডাঙৰ শিল আছে, কিন্তু মানুহে পাৰ হ'ব নোখোজে, মানুহে সন্তুষ্ট হৈ আছে এই এই ছাইডত থাকিবলৈ। আৰু কিন্তু যেতিয়া মানুহে পাপ কৰে কি হয়, মনত আছে নেকি কি আদম আৰু হাৱাই যেতিয়া পাপ কৰিছিল কি হ'ল, মনত আছে নেকি কাহিনীটো কি হ'ল? যেতিয়া পাপ কৰিছে ঈশ্বৰে উলিয়াই দিলে, বাগানৰ পৰা উলিয়াই দিলে, আৰু কি কৰিলে, এজন দূতক তাত থলে, তাত ৰাখিলে, আৰু তেওঁৰ এটা মানে জ্বলি থকা তৰোৱাল আছিল, আৰু এনেকে সিফালে সিফালে গৈ আছিল যাতে সিহঁতে আকৌ সোমাব নোৱাৰিলে, ইচ্ছা কৰিলেও নোৱাৰিব। আৰু আমাৰ অৱস্থা তেনেকুৱা, আমি ইচ্ছা কৰিলেও আমি যাব নোৱাৰিম, কোনো উপায় নাই। আৰু আন এটা পদ মই পঢ়িম গীতমালাৰ পৰা, গীতমালা 5:5, আৰু 5 পদ, অহংকাৰীবোৰে তোমাৰ আগত থিয় হ'ব নোৱাৰে, তুমি সমুদায় কুকৰ্মীবোৰক ঘৃণ কৰোতা। এইটো প্ৰথম ভাগ, অহংকাৰীবোৰে তোমাৰ আগত থিয় হ'ব নোৱাৰে। অহংকাৰ মানে এবিধ পাপ, অহংকাৰীবোৰে ঈশ্বৰৰ আগত থিয় হ'ব নোৱাৰে, থিয় হ'ব নাপায়। কিয়? কাৰণ আচলতে এই শিল বুজাইছে কি, আমি পাপ কৰি আছো, আৰু ঈশ্বৰ পবিত্ৰ, ঈশ্বৰ নিষ্পাপ, ঈশ্বৰে পাপ নকৰে, আমি পাপ কৰোঁ, সেইটো কাৰণে আৰু আমি ঈশ্বৰৰ লগত যাব নোৱাৰিম। সেইটো আমাৰ জীৱনৰ সবতকৈ ডাঙৰ সমস্যা। তো এই সমস্যাটো কেনেকৈ সমাধান হয় মই ক'ম। আমি কি কৰিব লাগিব, কি কি মানে কি দাম, কি পইচা, কিবা পইচা দিব লাগিব নেকি, কিমান খৰচ কৰিব লাগিব এইটো ঠিক কৰিবলৈ, কি কৰিব লাগিব, আপুনি কি ভাবে? এই এইবিলাক বহুত পাপ আছে, আৰু আমি কেনেকৈ গুচাই দিম, কেনেকৈ ভাঙি দিম এইটো শিল, শিলক কেনেকৈ ভাঙি দিম, বা কেনেকৈ যাব পাৰিম ঈশ্বৰলৈ? ধৰ্ম কৰ্ম নেকি, কিবা কিবা বেলেগ চহৰত, পবিত্ৰ চহৰত যাব লাগিব নেকি প্ৰাৰ্থনা কৰিবলৈ, কিবা কথা ক'বলৈ, কিবা কাম কৰিবলৈ, সেইটো কৰিলে হ'ব নেকি? বা মানে বহুত চেষ্টা কৰা, ভাল পথত চলিবলৈ, এনেকৈ কৰিলে হ'ব নেকি, আমাৰ এইটো শিলটো গুচি যাব নেকি? আপুনি কি ভাবে? প্ৰাৰ্থনা কৰিব লাগিব, বেপ্টিজম ল'ব লাগিব, চাৰ্চত যাবলৈ সদায় যাব লাগিব নেকি, প্ৰতি দেওবাৰে যাব লাগিব, বা মানে খ্ৰীষ্টান হ'ব লাগিব নেকি, কি কি কৰিব লাগিব এই শিল শিলক গুচাবলৈ? আচলতে এইটো পদত, প্ৰথম পিতৰ 3:18 লিখা আছে স্পষ্টকৈ, ঈশ্বৰে কি দাবী কৰে পাপৰ কাৰণে, কাৰণ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ অধাৰ্মিকবিলাকৰ কাৰণে ধাৰ্মিক জনাই, অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখ ভোগ কৰিলে, তেওঁ মাংসত হত হ'ল, সেইটো হ'ব লাগিব, দুখ ভোগ কৰিব লাগিব, আমাৰ যন্ত্ৰণা হ'ব লাগিব, দুখ হ'ব লাগিব, বিষ হ'ব লাগিব, শাস্তি হ'ব লাগিব, সেইটো ঈশ্বৰৰ উপায়। দুখ হ'ব লাগিব, দুখ মানে ভুগিব লাগিব আমি, এইটো ঈশ্বৰে এইটো দাবী কৰে। এইটো নিদিলে কোনোমতেই শিল গুচাব নোৱাৰোঁ, যন্ত্ৰণা ভুগিব লাগিব। ইয়াতে কোনো কথা লিখা নাই ধৰ্ম কৰ্ম বিষয়ে। মানুহৰ ডাঙৰ ভুল এইটোৱে যে মই যদি ধৰ্ম কৰ্ম কৰোঁ এই পাপবিলাক গুচি যাব, যদি মই অলপ চেষ্টা কৰোঁ আৰু ধৰ্ম কাম কৰোঁ এইটো শিলটো গুচি যাব। কিন্তু এইটো সঁচা নহয়, এইটো মিছা, এইটো ঈশ্বৰৰ বাক্যত পোৱা নাযায়। বুজাইছে, আনকি এইটো পদত লিখা আছে যে আমাক যীশুখ্ৰীষ্টই নিয়ে ঈশ্বৰ লয়। এইটো বুজাইছে যে আমি বহুত দুৰ্বল, আমি একো কৰিব নোৱাৰোঁ। যদি মই ঠিকে আছোঁ, স্বাস্থ্যৱান হৈ আছোঁ, মানুহে মোক নিব লাগিব নেকি? নহয়, মই নিজেই যাব পাৰোঁ। কিন্তু আমি মৃত্যু মানে মৰা হোৱাৰ কাৰণে ঈশ্বৰে, যীশুখ্ৰীষ্টই মানে ঈশ্বৰৰ লৈ নিব লাগিব। আমি একো কৰিব নোৱাৰোঁ, যন্ত্ৰণা দুখ ভুগিব লাগিব, এইটো আমাৰ কাম। এইটো লিখা আছে বাইবেলত, যেনেকৈ যীশুখ্ৰীষ্টই কৰিলে আমি মৰিবও লাগিব, যন্ত্ৰণা ভুগিব লাগিব, তাৰপিছত মৰিব লাগিব। যীশুখ্ৰীষ্টই এইটো কাম কৰিছিল। যিহিস্কেল 18 অধ্যায়ত পুৰণি নিয়মত 4 পদত লিখা আছে, যি প্ৰাণীয়ে পাপ কৰে সেই প্ৰাণীয়ে মৰিব। এইটোৱে ঈশ্বৰে দাবী কৰে। তো আমি কি কৰিব লাগিব? আপুনি কি ভাবে কি কৰিব লাগে? যে মই এজন শক্তিশালী মানুহ, ঈশ্বৰে মোক শাস্তি দিলে মই সহ্য কৰিব পাৰিম, ঠিকে আছে, একো কথা নহয়। আপুনি কি ভাবে, সহ্য কৰিব পাৰে নেকি, সহিব পাৰিব নেকি? আচলতে কোনেও নোৱাৰে। যদি এজন, আমি এনেকুৱা হয়, এজন এটা সৰু পাখী যদি আপুনি লয় আৰু ব্ৰহ্মপুত্ৰৰ মাজত থৈ দিয়ে, এইটো থাকিব নেকি, একেই জাগাত থাকিব নেকি, থিয় হ'ব পাৰিব স্থিৰে? নহয়, বহুত বেগেৰে গুচি যাব। আৰু সেইটো যদি থাকিব পাৰে, আপুনিও ঈশ্বৰৰ খং সহ্য কৰিব পাৰিব? আপুনি নোৱাৰিব, কোনেও নোৱাৰিব। আপুনি যদি সূৰ্যৰ ওচৰলৈ যায় আৰু নুমাব বিচাৰে সূৰ্যক, মানে জুইটো বন্ধ কৰিব বিচাৰে, আপুনি যদি থু পেলায়, 1000 বাৰ থু যদি পেলায় সূৰ্যত, বন্ধ হ'ব নেকি সূৰ্য? কি ভাবে? নহয়, কেতিয়াও নহ'ব, কোনেও নোৱাৰে। আৰু আমাৰ চেষ্টা, আমাৰ যদি আমি ভাবোঁ যে ঈশ্বৰৰ খং আহিলে মই নৰকত যাবলগীয়া হ'লে ঠিক আছে, মই সহ্য কৰিব পাৰিম অলপ দিন, আমি নোৱাৰোঁ, আমাৰ শক্তি নাই। আৰু আচলতে কি কথা হৈছে যে নৰক অস্থায়ী নহয়। মানুহে প্ৰায় ভাবে যে মই নৰকত যাম, অলপ দিন থাকিম, অলপ চাফা হৈ যাম, শাস্তি পাই আৰু তাৰপিছত গুচি যাম স্বৰ্গলৈ, ঠিকে আছে। কিন্তু এইটো মিছা, এইটো চৈতানৰ পৰা আহে কথাটো, শিক্ষাটো বাইবেলৰ পৰা নাহে। মই এটা পদ পঢ়িম, মঠি 25 অধ্যায় আৰু একদম অন্তিম পদত, পাছে সিহঁত অনন্ত দণ্ডলৈ কিন্তু ধাৰ্মিকবিলাক অনন্ত জীৱনলৈ যাব, মানে অনন্ত দণ্ডলৈ, অনন্ত শাস্তিলৈ যাব। অধাৰ্মিকবিলাকে অনন্ত শাস্তি পাব, কেতিয়াও ওলাই নাহে। তো আমি কোনোমতে কৰিব নোৱাৰিম, আমি নোৱাৰিম, অনন্ত কাললৈকে থাকিব লাগিব যদি আমি কৰিব বিচাৰোঁ। আৰু মানে কোনেও নোৱাৰে, আমাক ধ্বংস কৰিব। আনকি জগতত থকা চবতকৈ শক্তিশালী মানুহে নোৱাৰে। কোনে পাৰে? যীশুখ্ৰীষ্টই পাৰে। মই এইটো কথা কম, যীশুখ্ৰীষ্টই আকৌ প্ৰথম বিতৰত লিখা আছে, কাৰণ আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ অধাৰ্মিকবিলাকৰ কাৰণে ধাৰ্মিক জনাই অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখ ভোগ কৰিলে। তেওঁ মাংসত হত হ'ল, কিন্তু আত্মাত হ'লে পুনৰ্জীৱিত হ'ল। আচ্ছা, যীশুখ্ৰীষ্টই পাৰে, অকল যীশুখ্ৰীষ্টই পাৰে, ধাৰ্মিকজনে পাৰে। তো আমি যীশুখ্ৰীষ্টই কি কৰিলে, আমাৰ অৱস্থাটো চালে যে আমি তাতে আছোঁ, ঈশ্বৰ তাতে আছে বহুত দূৰত, আৰু এনেকুৱা অৱস্থাত মৰিলে চবে নৰকত যাব, মই কি কৰিব লাগিব, আৰু ঈশ্বৰক চালে, আমাক চালে, আমাৰ পাপবোৰ চালে, পাপৰ শাস্তিও চালে, আৰু ঈশ্বৰক ক'লে যে অঁ মই যাম, মই যামেই, মই পাৰিম, মই দুখ ভোগ কৰিব পাৰিম, মই এইবিলাক মানুহৰ কাৰণে মই মৰিব লাগিব, মই প্ৰেম কৰোঁ বহুত বেছি। আৰু সেইটোৱে যীশুখ্ৰীষ্টই কৰিলে, জীৱ আহিল, স্বৰ্গৰ পৰা আহিল, স্বৰ্গত সিংহাসনত বহি আছিল, কিন্তু আহিল জগতলৈ মানুহ হিচাপে, আৰু শেষত মৰিল ক্ৰুচত, দুখ ভোগ কৰিলে। আৰু এই যিজনে লিখি আছে এই পুস্তকে আনকি পাঁচ অধ্যায়ত এক পদত লিখা আছে, এতেকে খ্ৰীষ্টৰ দুখ ভোগৰ সাক্ষী আৰু প্ৰকাশিত হ'বলৈ উদ্যত হোৱা ঐশ্বৰ্য সৌভাগী যি মই, কৈ আছে যে মই এজন সাক্ষী, মই যীশুখ্ৰীষ্টৰ দুখ ভোগ দেখিছিলোঁ, মই তাতে আছিলোঁ যেতিয়া যীশুখ্ৰীষ্টই যন্ত্ৰণা পাই আছিল ক্ৰুচত, মই চাইছিলোঁ, মই তাতে আছিলোঁ। এই মানুহজন যিজনে লিখি আছে জানে যীশুখ্ৰীষ্টৰ কি দুখ আছিল ক্ৰুচত, আৰু যীশুখ্ৰীষ্টৰ কি দুখ আছিল। যীশুখ্ৰীষ্ট একেবাৰে ওখ পদৰ পৰা একদম তললৈ গ'ল, নম্ৰ হয়। আমি নম্ৰ নহয়, আমি মানুহ অহংকাৰী, মানুহ নিজকে উঠাব বিচাৰে, ডাঙৰ পদ পাব চেষ্টা কৰে, কিন্তু যীশুখ্ৰীষ্টই বিপৰীত কাম, মানে সবতকৈ ডাঙৰ পদৰে হয় একেবাৰে তললৈ গ'ল। আৰু কি হ'ল, উলংগ হৈছিল, তাত থিয় হৈছিল যেতিয়া মানুহে, তেওঁই সৃষ্টি কৰা মানুহে তেওঁৰ কাপোৰ খুলিছে, আৰু উলংগ আছিল, আৰু ক্ৰুচত গজালেদি মাৰিলে তেওঁৰ হাতত, আৰু লাহে লাহে যীশুখ্ৰীষ্টই মৰিল, তেওঁ মৰিল। এইটো মানে একেবাৰে তললৈ গ'ল, ঈশ্বৰৰ অভিশাপ যীশুখ্ৰীষ্টৰ ওপৰত পৰিল সেই সময়ত, ঈশ্বৰৰ শাস্তি, তেওঁ মৰা আছিল, তেওঁৰ মৰা দেহ, তেওঁ জগতখন, তেওঁ বিশ্বব্ৰহ্মাণ্ড চব গোটেইকেইটা তৰা সৃষ্টি কৰিছিল, কিন্তু সেই সময়ত ক'ত আছিল, ক্ৰুচত ওলমি আছিল, মৰা আছিল, তেওঁৰ জীৱন, তেওঁৰ প্ৰাণ তেওঁ দিছিলে, আৰু আনকি তাৰ আগত বহুত দুখ পাইছিল, মৰাৰ আগতেও বহুত শাৰীৰিক দুখ পাইছিল, মানুহে চাবুকেদি বহুবাৰ মাৰিছিল, তেজ বহুত ওলাইছিল, বহুত, আনকি বাইবেলত লিখা আছে যে আনকি মানুহ বুলি নেদেখে যীশুখ্ৰীষ্টই নেদেখিছিল, যেতিয়া মানুহে তেওঁক দেখিলে তেওঁৰ ৰূপ ইমান বেয়া আছিল, ইমান বেয়াকে মানে মাৰিছিল যে যীশুখ্ৰীষ্টৰ ৰূপ সলনি বেলেগ হৈ গ'ল। আৰু যীশুখ্ৰীষ্টই তাত থাকিছিল, মানুহে থু পেলাইছিল তেওঁৰ ওপৰত, মাৰিছিল হাতেদি, বহুত বেয়া যন্ত্ৰণা শাৰীৰিকভাৱে, আৰু তাৰপিছত শেষত মৰিল। কিন্তু মূল কথা হৈছে আত্মিক যন্ত্ৰণা, আত্মিক দুখ কি হ'ল, যীশুৱে মানে চিঞৰিলে যেতিয়া ক্ৰুচত আছিল যে পিতৃ মোক কিয় প্ৰতিত্যাগ কৰিলে, কৈ আছে যে ঈশ্বৰে যীশুখ্ৰীষ্টক সেই সময়ত ত্যাগ কৰিছিল, তেওঁৰ পৰা যেনেকৈ আমি দূৰত আছোঁ, এটা ডাঙৰ শিল আছে, আমি ঈশ্বৰৰ লগত নাই, এইটো বহুত দুখৰ কথা, কিন্তু যীশুখ্ৰীষ্ট যেতিয়া আমি ঈশ্বৰৰ পৰা দূৰত আছোঁ, যীশুখ্ৰীষ্ট মানে নিজে ঈশ্বৰ হয়, ঈশ্বৰৰ পুত্ৰ হয়, ঈশ্বৰৰ পিতৃ ঈশ্বৰৰ লগত আছিল, কিন্তু সেই সময়ত পিতৃ ঈশ্বৰে তেওঁক ত্যাগ কৰিলে। সেইটো কাৰণে যীশুৱে চিঞৰিছে ক্ৰুচত, হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, মোক কিয় প্ৰতিত্যাগ কৰিলে। কিন্তু যীশুখ্ৰীষ্টই যেতিয়া মৰিছিল, কি হ'ল, এটা বহুত ডাঙৰ কাম হ'ল। এটা ডাঙৰ যিহুদীবিলাকৰ মন্দিৰত এটাও মন্দিৰ, এটা মানে ধৰ্মধাম আছিল, মন্দিৰৰ নিচিনা মূৰ্তি নাছিল, কিন্তু সেইটো জাগা আছিল য'ত ঈশ্বৰৰ উপস্থিতি আহিল, বাৰে বাৰে আহিল। আৰু বাহিৰত এটা জাগা আছে যে সাধাৰণ মানুহে যাব পাৰে, কিন্তু ভিতৰত পবিত্ৰ জাগা আছে, পবিত্ৰ স্থান আছিল। কিন্তু তাৰ ভিতৰতে আন এটা পবিত্ৰ জাগা আছে যে মানে সবতকৈ পবিত্ৰ জাগা আছিল, আৰু ঈশ্বৰৰ উপস্থিতি তাতে আহিল। আৰু অকল এবাৰ যিহুদী মানুহৰ পৰা অকল এজন মানুহ তাত যাব পাৰিছিল, এবছৰত এবাৰেই যাব পাৰিছিল এজন মানুহে, আৰু বহুত বিশেষ বিশেষ নিয়ম মানিব লাগিছিল। আৰু সেইটো মানে বুজাইছে কি, যে ঈশ্বৰ আৰু মানুহৰ মাজত পাৰ্থক্য আছে, দুভাগ হৈছে, মানে এইটো পৰ্দা আছিলে, এটা ডাঙৰ, ইমান ইয়াতকৈ বহুত ডাঙৰ আছিল আৰু বহুত ডাঠ আছিল, বহুত ডাঙৰ পৰ্দা আছিল এই মানে একদম পবিত্ৰ জাগাত, যাতে মানুহে যাব নোৱাৰে, মানে চাব নোৱাৰে আৰু মানুহে যাবও নোৱাৰে। কিন্তু যেতিয়া যীশুখ্ৰীষ্টই প্ৰাণ দিলে, যেতিয়া যীশুখ্ৰীষ্টই মৰিলে, কি হ'ল, সেই পৰ্দাখন ফালি গৈছে, একদম মাজেদি দুভাগ হৈছে। আৰু ঈশ্বৰে এইটো কাম কৰিছে কিয়, এইটো আচলতে ইতিহাসত হ'ল, এইটো হৈছিল, এইটো অকল কাহিনী নহয়। এইটো বুজাইছে কি, যে ঈশ্বৰ আৰু মানুহ একেলগে থাকিব নোৱাৰে, কিন্তু যীশুখ্ৰীষ্টৰ মৃত্যুৰ কাৰণে মানুহে পাৰে ঈশ্বৰৰ লগত থাকিব। আৰু সেইটো বুজাবলৈ ঈশ্বৰে ফালি দিছে পৰ্দাক, পৰ্দাখনক, আৰু যীশুখ্ৰীষ্টই কামটো শেষ কৰি পেলাইছে, নিজৰ প্ৰাণ দি যীশুখ্ৰীষ্টই এইটো শিল যি আছে আমাৰ পাপ তাক ভাঙি দিলে, যাতে আৰু কেতিয়াও নাথাকিব। যিজনে যীশুখ্ৰীষ্টক বিশ্বাস কৰে, আচলতে যিজনে ঘূৰিব পাপৰ পৰা, আচলতে আন এটা সমস্যা আছে, মানুহে যাব নিবিচাৰে, মানুহে পাপতে থাকিব বিচাৰে, মানুহে ক'ব পাৰে যে অঁ মই পাপ ভালে নাপাওঁ, কিন্তু মানুহে পাপত থাকে, কেইটামান পাপ সদায় মানুহৰ জীৱনত প্ৰিয় পাপ থাকিব আৰু মানুহে ৰাখে, কৰিবলৈ থাকিব বিচাৰে। কিন্তু মানুহে কি কৰিব লাগিব, মানুহে অকল যীশুখ্ৰীষ্টক বিশ্বাস কৰিব লাগিব, ঘূৰিব লাগিব পাপৰ পৰা, মন পালটন হ'ব লাগিব। তো আমি আন এটা সৰু কথা লিখা আছে এইটো পদত, আমাক ঈশ্বৰৰ ওচৰলৈ নিবলৈ অধাৰ্মিকবিলাকৰ কাৰণে ধাৰ্মিক জনাই অৰ্থাৎ খ্ৰীষ্টে পাপবোৰৰ কাৰণে কেৱল এবাৰ দুখ ভোগ কৰিলে, কেৱল এবাৰ। এইটো বুজাইছে কি, যীশুখ্ৰীষ্টৰ বল, যীশুখ্ৰীষ্টৰ শক্তি, আমি 10 কোটি নৰকত থাকিলেও দুখ ভোগ কৰি আমি এটা পাপৰ ঋণ পৰিশোধ কৰিব নোৱাৰিম, কেতিয়াও নহ'ব। কিন্তু যীশুখ্ৰীষ্টই হাজাৰ হাজাৰ মানুহৰ প্ৰত্যেক পাপ, গোটেইকেইটা পাপ নিজে লৈছে, আৰু 3 ঘণ্টামান 6 ঘণ্টামানত চব দুখ ভোগ কৰিলে, চব পৰিশোধ কৰিলে পাপবিলাকৰ ঋণ। যীশুখ্ৰীষ্ট ঈশ্বৰে হয় সেইটো কাৰণে কৰিব পাৰিলে, মানুহ হয় আৰু ঈশ্বৰ হয় আৰু ইমান দুখ ভোগ ভুগিব পাৰিলে, সেইটো কাৰণে হাজাৰ হাজাৰ লাখ লাখ মানুহৰ পাপ যীশুখ্ৰীষ্টই লৈছিল। প্ৰত্যেক মানুহে যিজনে যীশুখ্ৰীষ্টক বিশ্বাস কৰিব এই জীৱনত তেওঁলোকৰ পাপ লৈছিলে ক্ৰুচত আৰু মৰিছিলে। তো আপোনাৰ কাৰণে ভাবিব লাগিব, এইটো বিষয়ে মই ইমান ভালদৰে ক'ব নোৱাৰোঁ। যীশুখ্ৰীষ্টৰ শুভবাৰ্তা, যীশুখ্ৰীষ্টৰ শুভবাৰ্তা বহুত উজ্জ্বল, বহুত তাৰ বহুত মহিমা আছে, কিন্তু আপুনি নিজে ভাবিব লাগিব নিজৰ কাৰণে। আপুনি ঈশ্বৰৰ লগত নাই যদি যীশুখ্ৰীষ্টক নাজানে, আপুনি যদি ঈশ্বৰৰ লগত নাই যাব লাগিব, কি কৰিব লাগিব, কি কৰিব পাৰে আপুনি? আপুনি এনেকুৱা অৱস্থাত মৰিব নেকি নে ঈশ্বৰৰ লগত যাব? আপুনি কি কৰিব পাৰে? ঈশ্বৰৰ শাস্তি সহ্য কৰিব পাৰিব নেকি? ঈশ্বৰে তেজ দাবী কৰে, আপোনাৰ তেজ আপোনাৰ পাপৰ কাৰণে। আপুনি যিমান পাপ কৰিছে প্ৰত্যেক পাপৰ কাৰণে আপোনাৰ তেজ ওলাব লাগিব, আপোনাৰ যন্ত্ৰণা দুখ হ'ব লাগিব, ভুগিব লাগিব। আপুনি দিব পাৰিব নেকি? নহয়, কোনেও নোৱাৰে, কোনেও সহ্য কৰিব নোৱাৰিব, অকল যীশুখ্ৰীষ্টই। যীশুখ্ৰীষ্ট আমাৰ একমাত্ৰ আশা, এইটো মনত ৰাখিব। আপোনাৰ আগত, আপোনাৰ সন্মুখত ডাঙৰ শিল আছে, ঈশ্বৰক আপুনি পাব নোৱাৰে, অকল যীশুখ্ৰীষ্টই এইটো শিল ভাঙিব পাৰে, ভাঙি পেলাব পাৰে আৰু আপোনাক ঈশ্বৰলৈ লৈ নিব পাৰে। অকল যীশুখ্ৰীষ্টই পাৰে, আপোনাৰ কামে ধৰ্মকৰ্মই নোৱাৰে, খ্ৰীষ্টান হোৱাই নোৱাৰে, একো বস্তুৱে নোৱাৰে, অকল যীশুখ্ৰীষ্টই পাৰে। বাপ্তিজমে নোৱাৰে, কোনো কামে নোৱাৰে, অকল যীশুখ্ৰীষ্ট নিজে, ব্যক্তিজন যীশুখ্ৰীষ্ট আপোনাক নিব পাৰে ঈশ্বৰলৈ। আৰু আপুনি যদি নিজকে ধাৰ্মিক বুলি ভাবে, এটা কথা আছে, আপুনি যদি নিজকে, মই এজন সৎ মানুহ, ইমান অধাৰ্মিক নহয়, তেনেহ'লে যীশুখ্ৰীষ্টৰ শুভবাৰ্তা আপোনাৰ কাৰণে নহয়। আপুনি যদি নিজকে ভাল বুলি ভাবে, যীশুখ্ৰীষ্টৰ শুভবাৰ্তা আপোনাৰ কাৰণে নহয়, আপুনি গ্ৰহণ নকৰিব। আচলতে আপুনি গ্ৰহণ নকৰে কাৰণ আপুনি পাপৰ বিষয়ে নুবুজে। যীশুখ্ৰীষ্টই কাৰ কাৰণে মৰিছে? অধাৰ্মিকবিলাকৰ কাৰণে, দুখ ভোগ কৰিলে, ধাৰ্মিক মানুহৰ কাৰণে নহয়। যীশুখ্ৰীষ্টই ক'লে, মই ধাৰ্মিক মানুহৰ কাৰণে অহা নাই। যীশুখ্ৰীষ্টই অকল অধাৰ্মিক মানুহৰ কাৰণে আহিছিল। আপুনি অধাৰ্মিক নেকি নে ধাৰ্মিক? আপুনি কি ভাবে, আপুনি ভাল নে বেয়া? যীশুখ্ৰীষ্টই অকল বেয়া মানুহৰ কাৰণে আহিল। আপুনি নিজকে ভাল বুলি ভাবিলে কেতিয়াও উদ্ধাৰ নাপাব, কেতিয়াও যীশুখ্ৰীষ্টৰ ফাললৈ ঘূৰি আহিব, ঘূৰি নাহিব। কিন্তু আপুনি যদি গম পায় মোৰ পাপ বহুত আছে, তেতিয়াহ'লে আপুনি উদ্ধাৰ পাব পাৰিব।